এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত 81.54% শিক্ষাৰ্থী উত্তীৰ্ণ। কলা শাখাত বাক্সা, বিজ্ঞান শাখাত তামোলপুৰ আৰু বাণিজ্য শাখাত মাজুলী, দক্ষিণ শালমাৰা, মানকাছৰ জিলাৰ প্ৰথম স্থান লাভ। অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 3টা শাখাত অনুষ্ঠিত হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত, 2 মে'ত পৰৱৰ্তী শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। সামগ্ৰিকভাৱে এই পৰীক্ষাত উত্তীৰ্ণ হাৰ 81.54%। এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে মুঠ 330,798 পৰীক্ষাৰ্থীয়ে প্ৰপত্ৰ পূৰণ কৰিছিল, যদিও ইয়াৰে 322,725 পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ 263,155 পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। এই পৰীক্ষাত মুঠ 145,424 ছাত্ৰী উত্তীৰ্ণ হয়। সেই অনুসৰি ছাত্ৰীসকলৰ উত্তীৰ্ণ হাৰ হ'ল 83.31%। আনহাতে 79.54% উত্তীৰ্ণ হাৰেৰে মুঠ 191,798 ছাত্ৰ পৰীক্ষাত উত্তীৰ্ণ হয়। কলা শাখাত মুঠ 241,124 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 191,798 শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 54,755 শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ কলা শাখাত উত্তীৰ্ণ হাৰ 79.54%। বিজ্ঞান শাখাত মুঠ 60,677 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 54,474 শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 34,079 শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ 89.79%। বাণিজ্য শাখাত মুঠ 19,469 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 15,796 শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 7,787 শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, এইবাৰ বাণিজ্য শাখাত 81.13%। একেদৰে বৃত্তিমূলক পাঠ্যক্ৰম শাখাত মুঠ 1,465 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 1,087 শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 92 শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ বৃত্তিমূলক পাঠ্যক্ৰম শাখাত 74.19% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে কলা শাখাত বাক্সা জিলাৰ প্ৰথম স্থান, দৰং জিলাৰ দ্বিতীয় স্থান আৰু লখিমপুৰ জিলাৰ তৃতীয় স্থান লাভ কৰিছে। বাণিজ্য শাখাত মাজুলী আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাই প্ৰথম স্থান লাভ কৰিছে। তামোলপুৰ জিলা দ্বিতীয় স্থানত আৰু বজালী জিলা তৃতীয় স্থানত আছে। বিজ্ঞান শাখাত তামোলপুৰ জিলা প্ৰথম, পশ্চিম কাৰ্বি আংলং দ্বিতীয় আৰু বাক্সা জিলাৰ তৃতীয় স্থানত আছে। বৃত্তিমুখী শাখাত বিশ্বনাথ, মাজুলী আৰু শিৱসাগৰ জিলা প্ৰথম স্থান, দৰং দ্বিতীয় আৰু বৰপেটা জিলাৰ তৃতীয় স্থানত আছে। যিসকল শিক্ষাৰ্থীয়ে বহি পুনৰীক্ষণ কৰিবলৈ বিচাৰে তেওঁলোকে ফলাফল ঘোষণাৰ দুদিন পাছত মুকলি হ'বলগীয়া পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে 2026 চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আজি যথাসময়ত ঘোষণা কৰিছে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ বা কেন্দ্ৰীয় বোৰ্ডৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ আগতে বোৰ্ডে ফলাফল দিবলৈ সক্ষম হৈছে, গতিকে মোৰ ফালৰ পৰা মই বোৰ্ডক অভিনন্দন জ্ঞাপন কৰিছো। মেট্ৰিকতকৈ হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিওঁতে আমাক অলপ সময় বেছি লাগে, এইকাৰণেই যে হায়াৰ ছেকেণ্ডেৰীত আমাৰ 4টা ষ্ট্ৰীম থাকে, তাৰোপৰি ইয়াত ইলেক্টিভ ছাবজেক্টৰ সংখ্যা বহুত বেছি আৰু তাৰ ইভালুৱেশ্যনৰ মানদণ্ডও পৃথক পৃথক আছিল। বোৰ্ডে কিছু নতুন ব্যৱস্থা বুলি ঘোষণা কৰিছে আজি, যিটো এই বছৰৰ পৰা কাৰ্যকৰী হ'ব, যে যিসকল অনুতীৰ্ণ ছাত্ৰ ছাত্ৰী তেওঁলোকে দ্বাদশ শ্ৰেণীত পুনৰ নামভৰ্তি কৰিব আৰু পৰৱৰ্তী বছৰত তেওঁলোকে নিয়মীয়া ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকে পৰীক্ষাটো দিব লাগিব। আপোনালোকে জানে আমি NEP অনুযায়ী বিদ্যালয় শিক্ষাতে আমি স্কিল এডুকেশ্যনটো অন্তৰ্ভুক্ত কৰিছো আৰু ইয়াত আমি এটা ডুৱেল চাৰ্টিফিকেট প্ৰগ্ৰেম ঠিক কৰিছো।
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে অসম ৰাজ্য বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষগৰাকীয়ে সংবাদ মেলত আগন্তুক শিক্ষাবৰ্ষ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সদৰি কৰে। তেওঁ কয় যে 2027 বৰ্ষৰ পৰীক্ষা বিশেষভাৱে অনুষ্ঠিত কৰা হ'ব। অহা শিক্ষাবৰ্ষৰ পৰা বৃত্তিগত শাখা বিলুপ্ত কৰা হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিকত কেৱল কলা, বিজ্ঞান আৰু বাণিজ্য শাখা থাকিব। শিক্ষার্থীসকলে প্রতিটি বিষয়ত উত্তীর্ণ হবলৈ ন্যূনতম 33% নম্বর লাভ কৰিব লাগিব। তেওঁ কয় যে অহা বর্ষৰ পৰা তিনিটা গ্রুপত বিষয়বোৰ বিভক্ত হব। কলা শাখাৰ শিক্ষার্থী সি গ্রুপৰ পৰা এটা দক্ষতাৰ বিষয় বাধ্যতামূলকভাৱে লব লাগিব। জেনেৰেল ষ্টাডিজ বিষয়টো সকলোৰে বাবে সপ্তম বিষয় হিচাপে বাধ্যতামূলক হ'ব বুলি তেওঁ প্ৰকাশ কৰে। একাডেমিক কেলেণ্ডাৰত জুবিন গাৰ্গৰ বাণী সন্নিৱিষ্ট কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অধ্যক্ষগৰাকীয়ে লগতে কয় যে অহা শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলে অধিক উন্নত ফলাফল লাভৰ আশাৰে নিজৰ ইচ্ছা অনুযায়ী এটা বা ততোধিক অথবা সম্পূৰ্ণ বিষয়কেইটাৰ পৰীক্ষাত পুনৰ অৱতীৰ্ণ হ'ব পাৰিব। কম্পাৰ্টমেণ্টেল বুলি কোনো পৰীক্ষাৰ ব্যৱস্থা নাথাকিব বুলিও তেওঁ প্ৰকাশ কৰে। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দুমাহৰ পাছত বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব। দুটাতকৈ অধিক বিষয়ত কোনো শিক্ষাৰ্থী অনুতীৰ্ণ হলে তেওঁ নতুনকৈ নামভৰ্তি কৰিব লাগিব। অহা দুসপ্তাহৰ ভিতৰত নতুন নামভৰ্তিৰ বাবে এটা পৰ্টেল খোলা হ'ব। চলিত বৰ্ষত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ অপাৰক হোৱা 49খন বিদ্যালয় স্বীকৃতি বাতিলৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে এইবেলি উচ্চতৰ মাধ্যমিকত শীৰ্ষস্থান প্ৰাপক হিচাপে কোনো শিক্ষাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালতৰ ধাৰাবাহিক শুনানি অব্যাহত থকাৰ মাজতে আজি আদালতত অন্যতম প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত বিবেচনা কৰা হয়। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ ৰায় সংৰক্ষিত ৰাখে। অহা 2 মে'ত জামিন আবেদনৰ ৰায়দান কৰা হ'ব। আজি শুনানিত জুবিন গাৰ্গৰ সকলো সম্পত্তি গৰিমা গাৰ্গৰ নামলৈ হস্তান্তৰৰ বাবে আবেদন জনোৱা হয়। অহা 4 মে'ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতি বুজ ল'বলৈ আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল নগাঁৱত উপস্থিত হয়। তেওঁ প্ৰথমে চহৰখনৰ মাজমজিয়াত অৱস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ তাত স্থাপন কৰা ষ্ট্ৰংৰুম আৰু ভোটগণনা কক্ষসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত বিষয়াগৰাকীয়ে ভোটগণনা কেন্দ্ৰসমূহৰ সামগ্ৰিক আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি গণনাৰ দিনা নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকলৰ সুবিধা তথা জৰুৰীকালীন ব্যৱস্থাৱলীসমূহ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো কক্ষতে যাতে কোনোধৰণৰ বিসংগতিয়ে দেখা নিদিয়ে সেই সন্দৰ্ভত তেওঁ জিলা প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে। পৰিদৰ্শন কালত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত আয়ুক্ত, নিৰ্বাচনী বিষয়াৰ উপৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ইফালে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে মৰিগাঁও জিলা ভ্ৰমণ কৰি জিলাখনত ভোটগণনা প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শন কালত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ষ্ট্ৰংৰুম আৰু গণনা কক্ষসমূহৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লোৱাৰ লগতে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটগণনা কক্ষৰ সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত তেওঁৰ সৈতে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অনামিকা তিৱাৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰিটাৰ্ণিং বিষয়াসকল উপস্থিত থাকে। আনহাতে ভোটগণনা প্ৰস্তুতিৰ অংশ হিচাপে আজি কোকৰাঝাৰ জিলাত কাউণ্টিং ছুপাৰভাইজাৰ, গণনা সহায়ক আৰু মাইক্ৰ' অবজাৰ্ভাৰসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কোকৰাঝাৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ লগতে গণনা প্ৰক্ৰিয়াৰ সকলো গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে বিতংভাৱে অৱগত কৰা হয়। গুৱাহাটীৰ মদঘৰীয়াত 25 এপ্ৰিলৰ নিশা সংঘটিত শোকাবহ পথ দুৰ্ঘটনাৰ পাছত পলাতক অৱস্থাত থকা গাড়ীখনৰ চালক শামীম আহমেদক কালি নিশা ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰাৰ পাছত আজি গুৱাহাটীলৈ অনা হয়। ঘটনাটো সংঘটিত কৰাৰ পাছতে চালক শামীম আহমেদে আত্মগোপন কৰি আছিল। পলাতক চালকজনক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে আজি 3গৰাকীকৈ যুৱতী নিহত হোৱা দুৰ্ঘটনাটো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বহু নতুন নতুন তথ্য দাঙি ধৰে। যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই এখন সংবাদমেল সম্বোধন কৰি দুৰ্ঘটনাত নিহত যুৱতীকেইগৰাকীৰ সৈতে চালক শামীম আহমেদে সেইদিনা নিশা দুৰ্ঘটনাত পতিত হোৱা গাড়ীখন লৈ গুৱাহাটীৰ বিভিন্ন স্থান ভ্ৰমণ কৰাৰ তথ্য দাঙি ধৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত পঞ্জাব কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। ইপিনে কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 9 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি দুটামান আকৌ এবাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আজি ঘোষিত ফলাফলত 81.54% শিক্ষাৰ্থী উত্তীৰ্ণ। কলা শাখাত বাক্সা, বিজ্ঞান শাখাত তামোলপুৰ আৰু বাণিজ্য শাখাত মাজুলী, দক্ষিণ শালমাৰা, মানকাছৰ জিলাৰ প্ৰথম স্থান লাভ। অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 3টা শাখাত অনুষ্ঠিত হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত। 2 মে'ত পৰৱৰ্তী শুনানি। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনবলে পাব।